বাতৰি সৈতে মই পংকজ নাৰায়ণ ভট্টাচাৰ্য। এতিয়া প্ৰধান বাতৰিসমূহ হৈছে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মঙলবাৰে দুদিনীয়া ভ্ৰমণসূচীৰে ছৌদি আৰৱলৈ যাব। ভাৰতৰ প্ৰথমটো কৃত্ৰিম উপগ্ৰহ আৰ্যভট্টই আজি 50 বছৰ সম্পূৰ্ণ কৰিলে। প্ৰাচীন ভাৰতৰ প্ৰখ্যাত গণিতজ্ঞ আৰু জ্যোতিৰ্বিজ্ঞানী আৰ্যভট্টৰ নামত 1975 চনৰ আজিৰ দিনটোতেই কৃত্ৰিম উপগ্ৰহটো মহাকাশলৈ উৎক্ষেপণ কৰা হৈছিল। ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থা NTA আজি পুৱা চলিত বছৰৰ সংযুক্ত প্ৰৱেশ পৰীক্ষা JEEৰ মূল পৰীক্ষাৰ দ্বিতীয় পৰ্যায়ৰ ফলাফল ঘোষণা কৰে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি আহমেদাবাদত হ'বলগীয়া এখন খেলত গুজৰাট টাইটান্ছ দিল্লী কেপিটেলছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। বাতৰিত মোৰ সৈতে আছে সংগীতা শৰ্মা। এতিয়া শুনক বিতং বাতৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মঙলবাৰে দুদিনীয়া ভ্ৰমণসূচীৰে ছৌদি আৰৱলৈ যাব। দেশখনৰ যুৱৰাজ আৰু প্ৰধানমন্ত্ৰী প্ৰিন্স মহম্মদ বিন ছলমনৰ আমন্ত্ৰণক্ৰমে শ্ৰীমোদী ছৌদি আৰৱলৈ যাব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এটা বিবৃতিত আজি উল্লেখ কৰা অনুসৰি প্ৰধানমন্ত্ৰী মোদীৰ এয়া হ'ব তৃতীয়টো ছৌদি আৰৱ ভ্ৰমণ। ইয়াৰ পূৰ্বে তেওঁ 2016 আৰু 2019 চনত দেশখনলৈ গৈছিল। ইয়াৰ পাছতে 2023 চনৰ ছেপ্টেম্বৰত G20 শীৰ্ষ সন্মিলনত যোগ দিবলৈ প্ৰিন্স ছলমন ভাৰতলৈ আহিছিল। ভাৰত আৰু ছৌদি আৰৱৰ মাজত সামাজিক, সাংস্কৃতিক আৰু বাণিজ্যৰ ক্ষেত্ৰত দীৰ্ঘদিনীয়া বন্ধুত্ব আছে। দুয়োখন দেশে ৰাজনৈতিক, প্ৰতিৰক্ষা, সুৰক্ষা, বাণিজ্য, বিনিয়োগ, শক্তি, প্ৰযুক্তি, স্বাস্থ্য, শিক্ষা, সংস্কৃতি আদি বিভিন্ন ক্ষেত্ৰত দ্বিপাক্ষিক সম্বন্ধ বৰ্তাই আহিছে। প্ৰধানমন্ত্ৰীৰ এই ভ্ৰমণে দুয়োখন দেশৰ দ্বিপাক্ষিক সম্পৰ্ক অধিক গভীৰ আৰু শক্তিশালী কৰি তুলিব বুলি আশা কৰা হৈছে। ভাৰতৰ প্ৰথমটো কৃত্ৰিম উপগ্ৰহ আৰ্যভট্টই আজি 50 বছৰ সম্পূৰ্ণ কৰিছে। প্ৰাচীন ভাৰতৰ প্ৰখ্যাত গণিতজ্ঞ আৰু জ্যোতিৰ্বিজ্ঞানী আৰ্যভট্টৰ নামত 1975 চনৰ আজিৰ দিনটোতেই কৃত্ৰিম উপগ্ৰহটো মহাকাশলৈ উৎক্ষেপণ কৰা হৈছিল। ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই নিৰ্মাণ কৰা উপগ্ৰহটো তেতিয়াৰ ছোভিয়েট ৰাছিয়াৰ সহযোগত কাপুষ্টিন ইয়াৰৰ পৰা মহাকাশলৈ পঠিওৱা হৈছিল। সৌৰ পদাৰ্থ বিজ্ঞান, বায়ুবিদ্যা আৰু এক্সৰে জ্যোতিৰ্বিদ্যাকে ধৰি অন্যান্য কেইবাটাও ক্ষেত্ৰৰ অধ্যয়নৰ বাবে উপগ্ৰহটো উৎক্ষেপণ কৰা হৈছিল। পলিহেড্ৰনেৰে তৈয়াৰ কৰা 1.4 মিটাৰ ব্যাসৰ আৰ্যভট্টৰ ওজন আছিল 360 কিলোগ্ৰাম। উপগ্ৰহটোৰ ওপৰ আৰু তলৰ ফালৰ বাহিৰে বাকী 24টা ৰন্ধ্ৰক সৌৰ পেনেলেৰে ঢকা হৈছিল। নিৰ্দিষ্ট কক্ষপথত 5 দিন থকাৰ পাছত আৰ্যভট্ট নিয়ন্ত্ৰণ কক্ষৰ পৰা বিচ্ছিন্ন হৈ গৈছিল। উপগ্ৰহটোৰ পৰা কেতবোৰ মূল্যৱান তথ্য পোৱা গৈছিল আৰু বিজ্ঞানীসকলে কৃত্ৰিম উপগ্ৰহ বিকাশ সন্দৰ্ভত গুৰুত্বপূৰ্ণ অভিজ্ঞতা লাভ কৰিছিল। বিচ্ছিন্ন হোৱাৰ পাছতো কেইবাদিনলৈকে উপগ্ৰহটোৱে তথ্যৰ সৰবৰাহ কৰি আছিল। আৰ্যভট্ট মহাকাশ অভিযানত ভাৰতৰ আত্মপ্ৰকাশ আছিল আৰু ই দেশৰ ভৱিষ্যত মহাকাশ অভিযানসমূহৰ ভিত্তি স্থাপন কৰিছিল। আৰ্যভট্টৰ সফল উৎক্ষেপণৰ জৰিয়তে ভাৰত মহাকাশৰ নিৰ্দিষ্ট কক্ষপথত কৃত্ৰিম উপগ্ৰহ স্থাপন কৰা বিশ্বৰ 1ম সংখ্যক দেশ হিচাপে পৰিগণিত হৈছিল। ভাৰতৰ ঔষধজাত সামগ্ৰীৰ ৰপ্তানিয়ে যোৱা বিত্তীয় বৰ্ষত $3,000 কোটি অতিক্ৰম কৰিছে। দেশৰ ঔষধজাতীয় সামগ্ৰীৰ ৰপ্তানিৰ 1/3 অধিক ক্ৰয়েৰে আমেৰিকা যুক্তৰাষ্ট্ৰ ভাৰতৰ মুখ্য বজাৰ হিচাপে পৰিগণিত হৈছে। চৰকাৰী বাণিজ্যিক তথ্য অনুসৰি 2024-25 বিত্তীয় বৰ্ষত ঔষধজাতীয় সামগ্ৰী ৰপ্তানি 2023-24 বিত্তীয় বছৰৰ $2,750 কোটি তুলনাত 9% বৃদ্ধি হৈছে। চলিত বছৰৰ মাৰ্চত এই ৰপ্তানি বছৰি 30% বৃদ্ধি হোৱা বুলি নথিভুক্ত কৰা হৈছে আৰু এই পৰিমাণ $368.10 কোটি হৈছেগৈ। যোৱাটো বিত্তীয় বৰ্ষৰ মাৰ্চত এই পৰিমাণ $280.06 কোটি আছিল। ইপিনে আমেৰিকা যুক্তৰাষ্ট্ৰলৈ কৰা ৰপ্তানিৰ পৰিমাণ 2024-25 বৰ্ষত 14% বৃদ্ধি হৈছে। ব্ৰিটেইন, ব্ৰাজিল, ফ্ৰান্স আৰু দক্ষিণ আফ্ৰিকা যোৱা বিত্তীয় বৰ্ষত ভাৰতৰ ঔষধজাতীয় সামগ্ৰীৰ ৰপ্তানি কৰা দেশসমূহৰ ভিতৰত শীৰ্ষত আছে। বিগত 10 বছৰত দেশৰ বৈদ্যুতিন সামগ্ৰীৰ নিৰ্মাণ 5 গুণ বৃদ্ধি হৈছে বুলি কেন্দ্ৰীয় ইলেকট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱে প্ৰকাশ কৰিছে। হাৰিয়ানাৰ গুৰুগ্ৰামৰ মানেশ্বৰত কালি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্ৰীবৈষ্ণৱে কয় যে মেক ইন ইণ্ডিয়া উদ্যমৰ বাবে বৈদ্যুতিন সামগ্ৰী নিৰ্মাণ খণ্ডত চকুত লগা এই বৃদ্ধি দেখা গৈছে। বিগত 10 বছৰত বৈদ্যুতিন সামগ্ৰীৰ ৰপ্তানি 6 গুণ বৃদ্ধি হৈ 3,25,000 কোটি অতিক্ৰম কৰিছে বুলিও তেওঁ লগতে প্ৰকাশ কৰে। শ্ৰীবৈষ্ণৱে কয় যে এই খণ্ডটোত বৰ্তমান প্ৰায় 25 লাখ লোক নিয়োজিত হৈ আছে। শেহতীয়াকৈ চৰকাৰে বৈদ্যুতিন উপাদান নিৰ্মাণ আঁচনিত অনুমোদন দিছে আৰু এই সিদ্ধান্তই পৰিৱেশ অনুকূল বৈদ্যুতিন সামগ্ৰী নিৰ্মাণ খণ্ডক শক্তিশালী কৰি তোলাৰ লগতে নতুন নিয়োগৰ সুযোগ সৃষ্টি কৰিব। শ্ৰীবৈষ্ণৱে কয় যে সামগ্ৰীৰ মান আৰু সুৰক্ষা ব্যৱস্থাৰ বাবে দেশৰ বৈদ্যুতিন সামগ্ৰীৰ উৎপাদন খণ্ডত সমগ্ৰ বিশ্বৰ বিশ্বাস আৰু আস্থা বৃদ্ধি হৈছে। সামগ্ৰীসমূহৰ আৰ্হি, নিৰ্মাণ দক্ষতা আৰু বিশ্বাসযোগ্য উদ্ভাৱনৰ ক্ষেত্ৰত দেশৰ সংহত প্ৰচেষ্টাৰ জৰিয়তে শীঘ্ৰেই ভাৰতে বিশ্বক নেতৃত্ব দিবলৈ সমৰ্থ হ'ব বুলিও তেওঁ লগতে উল্লেখ কৰে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। পৰৱৰ্তী বাতৰি শুনক সংগীতা শৰ্মাৰ পৰা।
ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থা এন টি এ আজি পুৱা চলিত বছৰৰ সংযুক্ত প্ৰৱেশ পৰীক্ষা জে ডাব্লিউ ইৰ দ্বিতীয় পৰ্যায়ৰ মূল পৰীক্ষাৰ ফলাফল ঘোষণা কৰে। এইবাৰ মুঠ 24গৰাকী শিক্ষাৰ্থীয়ে বি ই আৰু বি টেকৰ প্ৰথম প্ৰশ্নকাকতত এন টি এৰ সম্পূৰ্ণ নম্বৰ 100-100কৈ লাভ কৰিছে। শীৰ্ষস্থান লাভ কৰা শিক্ষাৰ্থীসকল হৈছে ৰাজস্থানৰ এম ডি আনচ আৰু আয়ুষ সিংহল, দিল্লীৰ দক্ষ আৰু হৰ্ষ ঝা, পশ্চিমবংগৰ দেৱদত্ত মাঝি আৰু মহাৰাষ্ট্ৰৰ আয়ুষ ৰবি চৌধাৰী। ফলাফলসমূহ জে ডাব্লিউ ইৰ মুখ্য ৱেবছাইট jeemain.nta.nic.in উপলব্ধ হৈছে। এইবাৰৰ পৰীক্ষাত জে ডাব্লিউ ইৰ মুখ্য প্ৰশ্নকাকতৰ পৰীক্ষাত মুঠ 9,92,350গৰাকী শিক্ষাৰ্থী অৱতীৰ্ণ হৈছিল। এইবাৰৰ মূল পৰীক্ষা জানুৱাৰী আৰু এপ্ৰিলত দুটা পৰ্যায়ত অনুষ্ঠিত হৈছিল। পশ্চিমবংগৰ ৰাজ্যপাল চি ভি আনন্দ বসুৱে আজি পৰিস্থিতিৰ পৰ্যবেক্ষণ কৰাৰ বাবে মুৰ্ছিদাবাদ জিলাৰ শমশেৰগঞ্জলৈ যাব আৰু হিংসাপীড়িত লোকসকলৰ সৈতে মত বিনিময় কৰিব। আমাৰ সংবাদদাতাই জনোৱা অনুসৰি শমশেৰগঞ্জৰ বাসিন্দাসকলে হাতে হাতে প্লে কাৰ্ড লৈ ৰাজ্যপালৰ আগমনৰ বাবে অপেক্ষা কৰি আছে। স্থানীয় বাসিন্দাসকলে ৰাজ্যিক আৰক্ষীৰ ওপৰত তেওঁলোকৰ বিশ্বাস হেৰাই যোৱা বুলি উল্লেখ কৰি অঞ্চলটোৰ গাঁওসমূহত কেন্দ্ৰীয় বাহিনীৰ শিবিৰ স্থাপনৰ দাবী কৰিছে। জনসাধাৰণক তেলজাতীয় সামগ্ৰীৰ অধিক ব্যৱহাৰ পৰিহাৰ কৰি এটা সুস্থ জীৱনশৈলী গঢ়ি তোলা আৰু যকৃতৰ বিভিন্ন ৰোগ সম্পৰ্কে সজাগ আৰু সতৰ্ক কৰাৰ উদ্দেশ্যে আজি বিশ্বজুৰি যকৃত দিৱস পালন কৰা হৈছে। বিশ্ব স্বাস্থ্য সংস্থাৰ মতে ভাৰতত মৃত্যুৰ 10টা মূল কাৰণৰ ভিতৰত যকৃতৰ ৰোগো এটা অন্যতম মূল কাৰণ বুলি উল্লেখ কৰিছে। হেপাটাইটিছ বি, চি আৰু হেপাটোচেলুলাৰ কাৰ্চিনোমাৰ দৰে ৰোগসমূহ সাধাৰণতে মাদক দ্ৰব্যৰ অত্যধিক সেৱন, অসুস্থ জীৱনশৈলী, দীঘলীয়া সময়জুৰি অস্বাস্থ্যকৰ খাদ্য গ্ৰহণ, ব্যায়াম নকৰা আদিৰ বাবে হয়। নতুন দিল্লীত আজি এই দিৱস উপলক্ষে দ্য ইনষ্টিটিউট অব লিভাৰ এণ্ড বিলিয়েৰী ছায়েন্সেছে স্বাস্থ্যৱান যকৃত আৰু স্বাস্থ্যৱান ভাৰত শীৰ্ষক অনুষ্ঠানৰ আয়োজন কৰিছে। গৃহমন্ত্ৰী অমিত শ্বাহ এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। এই বছৰ বিশ্ব যকৃত দিৱসৰ মূল বিষয়বস্তু হৈছে খাদ্যই ঔষধ। কানাডাৰ হেমিল্টন অণ্টাৰিঅ'ত এগৰাকী 21-বছৰীয়া ভাৰতীয় ছাত্ৰী হৰচিমৰত ৰান্ধোৱাৰ বাছলৈ ৰৈ থকা অৱস্থাত অচিনাক্ত লোকৰ গুলি লাগি মৃত্যু হয়। তেওঁ মহাওক কলেজৰ ছাত্ৰী আছিল আৰু বুধবাৰে সন্ধিয়া তেওঁ কৰ্মক্ষেত্ৰলৈ যাবলৈ ৰৈ থকা অৱস্থাত গুলীবিদ্ধ হয়। ততাতৈয়াকৈ হাস্পতাললৈ ছাত্ৰীগৰাকীক লৈ যোৱা হৈছিল যদিও তেওঁক বচাব পৰা নগ'ল। বাংলাদেশৰ দিনাজপুৰ জিলাৰ বিৰাল উপজিলাৰ বিশিষ্ট হিন্দু নেতা ভৱেশ চন্দ্ৰ ৰয়ক তেওঁৰ ঘৰৰ পৰা অপহৰণ কৰি নি মৰিয়াই মৰিয়াই দুৰ্বৃত্তই হত্যা কৰে। ঘটনাটো পৰহি সংঘটিত হয়। 58 বছৰ বয়সীয়া ৰয় বাংলাদেশ পূজা উদযাপন পৰিষদৰ বিৰাল গোটৰ উপসভাপতি আৰু অঞ্চলটোৰ এজন নেতৃস্থানীয় ব্যক্তি আছিল। চলিত বছৰৰ গংগোত্ৰী আৰু যমুনোত্ৰী ধাম যাত্ৰা অহা 30 এপ্ৰিলত একেদিনাই দৰ্শনাৰ্থীসকলৰ বাবে মুকলি কৰা হ'ব। ইপিনে শ্ৰীকেদাৰনাথ ধামৰ দুৱাৰ 2 মে'ত পুনৰ মুকলি কৰাৰ লগতে বদ্ৰীনাথ ধামৰ দুৱাৰ 4 মে'ত মুকলি কৰা হ'ব বুলি শ্ৰী বদ্ৰীনাথ কেদাৰনাথ মন্দিৰ সমিতিয়ে জানিবলৈ দিছে। তীৰ্থযাত্ৰীসকলৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ বাবে ইতিমধ্যে সকলো ব্যৱস্থা গ্ৰহণ কৰা হৈছে। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি আহমেদাবাদত হ'বলগীয়া এখন খেলত গুজৰাট টাইটানছ দিল্লী কেপিটেলছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন বিয়লি 3:30 বজাত আৰম্ভ হ'ব। আজি ৰান এখন খেলত সন্ধিয়া 7:30 বজাত জয়পুৰত ৰাজস্থান ৰয়েলছে লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ বিৰুদ্ধে খেলিব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মঙলবাৰে দুদিনীয়া ভ্ৰমণসূচীৰে ছৌদি আৰৱলৈ যাব। ভাৰতৰ প্ৰথমটো কৃত্ৰিম উপগ্ৰহ আৰ্যভট্টই আজি 50 বছৰ সম্পূৰ্ণ কৰিলে। প্ৰাচীন ভাৰতৰ প্ৰখ্যাত গণিতজ্ঞ আৰু জ্যোতিৰ্বিজ্ঞানী আৰ্যভট্টৰ নামত 1975 চনৰ পৰাই আজিৰ দিনটোত কৃত্ৰিম উপগ্ৰহটো মহাকাশলৈ স্থাপন কৰা হৈছিল। ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থা এন টি এ আজি পুৱা চলিত বছৰৰ সংযুক্ত প্ৰৱেশ পৰীক্ষা জে ডাব্লিউ ইৰ মূল পৰীক্ষাৰ দ্বিতীয় পৰ্যায়ৰ ফলাফল ঘোষণা কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী মুখ্য বাতৰি বিয়লি 3 বজাত শুনিবলৈ পাব।